আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ মাজত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে মৰাণত ভাৰতীয় বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণ। 2025-26 উৎপাদন বৰ্ষত ৰাজ্যৰ অভিলেখ সংখ্যক 40,000 মেট্ৰিক টন চাহ বিদেশলৈ ৰপ্তানি। মাজুলী যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰ আধাৰশিলাকে ধৰি মুখ্যমন্ত্ৰীৰ মাজুলীত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ। ৰাষ্ট্ৰসংঘ ঘোষণা কৰা মহিলা কৃষক বৰ্ষ 2026ৰ অংশ হিচাপে যোৰহাট কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত মহিলা কৃষক মহোৎসৱৰ আজি সামৰণি। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা ওমানৰ, নেপাল ইটালীৰ আৰু ভাৰত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ পূৰ্বে কালি ডিব্ৰুগড়ৰ মৰাণত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণ সম্পন্ন কৰে। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কালি Su-30 ৰাফেল, তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণ কৌশল প্ৰদৰ্শন কৰে। কাইলৈকে চলিবলগীয়া এই পৰীক্ষামূলক উৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ প্ৰস্তুতিৰ অংশ। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে অহা শনিবাৰে জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন ভাৰতীয় বায়ুসেনাৰ বাবে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখনো মুকলি কৰিব। মুকলিৰ পাছত প্ৰথম 15 দিন দলংখন যান বাহন চলাচলৰ বাবে বন্ধ থাকিব। এই সময়ছোৱাত জনসাধাৰণে দলংখনেৰে খোজ কাঢ়ি অহা যোৱা কৰিব পাৰিব। দলংখনেৰে 1 মাৰ্চৰ পৰা বাহন চলাচল কৰিব পাৰিব বুলি কালি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা দলংখনত 1 মাৰ্চৰ পৰা সকলো ধৰণৰ বাহন অহা যোৱা কৰিব পাৰিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে ট্ৰাক আৰু বাছৰ দৰে গধুৰ বাহনৰ ক্ষেত্ৰত টোল কৰ দিব লাগিব যদিও দলংখনত বাকী বাহনৰ ক্ষেত্ৰত কোনো কৰ নালাগে। শ্ৰীমোদীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং মুকলি কৰাৰ পাছত গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনাৰ প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কেল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। মৰাণত প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰ উদ্বোধনৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় পৌৰ নিগমৰ অধীনৰ পথৰ কাষৰ বজাৰসমূহ 14 ফেব্ৰুৱাৰীত সাময়িকভাৱে বন্ধ থাকিব। যানজঁটৰ পৰা হাত সাৰিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি ডিব্ৰুগড় জিলা প্ৰশাসনে এখন জাননীযোগে নিৰ্দেশনা জাৰি কৰিছে। মৰাণৰ আশে পাশে থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰসমূহত পৰীক্ষাৰ্থীৰ অসুবিধাৰ সন্মুখীন নহবলৈ জিলা প্ৰশাসনে বিকল্প পথ আৰু কেতবোৰ পৰামৰ্শ প্ৰদান কৰি নিৰ্দেশনা জাৰি কৰিছে। অসমত 2025-26 উৎপাদন বৰ্ষত 50,000 মেট্ৰিক টন চাহ উৎপাদন হৈছে আৰু 40,000 মেট্ৰিক টন চাহ বিদেশলৈ ৰপ্তানি কৰা হৈছে। বৰ্ধিত ৰপ্তানিৰ 50% অৰ্থডক্স চাহ বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেলযোগে প্ৰকাশ কৰে। দিছপুৰৰ লোকসভা ভৱনত আয়োজিত সংবাদমেলখনত মুখ্যমন্ত্ৰীয়ে কয় যে 25 বছৰৰ পাছত ৰাজ্যৰ চাহৰ উৎপাদন বৃদ্ধি পাইছে আৰু বিশ্বৰ বজাৰত অসমে পুনৰ চাহৰ ক্ষেত্ৰত নেতৃত্ব ল'বলৈ আগবাঢ়িছে। অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি কিলোগ্ৰাম চাহত 10 টকাকৈ ৰাজ সাহায্য দি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা বৰ্ষটোত অসমৰ মুঠ চাহৰ বিক্ৰী 19,000 মেট্ৰিক টনলৈ বৃদ্ধি পাইছিল। চাহ নিলাম কেন্দ্ৰত ৰাজ্যখনৰ অৰ্থডক্স চাহৰ বিক্ৰী 100% বৃদ্ধি পোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। ইউৰোপীয় সংঘ, গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ ফলত অসমৰ চাহ উদ্যোগ লাভৱান হোৱা বুলিও তেওঁ মন্তব্য কৰে। অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি কিলোগ্ৰামত দি অহা ৰাজ সাহায্য 10ৰ পৰা 15 টকালৈ বৃদ্ধি কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কালি চাহ উৎপাদন সংঘৰ সৈতে হোৱা আলোচনাত প্ৰকাশ কৰে।
অসমত পৰাই এইবাৰ টি এক্সপৰ্ট বাহিৰলৈকে ৰপ্তানি 40 মিলিয়ন কেজি বাঢ়িছে। তাৰমানে 40 মিলিয়ন কেজিত ইট ইজ অলমষ্ট 4,000 কেজি অসমৰ টি গাৰ্ডেনত বা আমাৰ মানুহৰ পৰা আজি আমাৰ টি গাৰ্ডেনৰ পৰা প্ৰথমবাৰ আমি ষ্ট্ৰং এক্সপৰ্ট দেখিছো আফটাৰ 25 ইয়াৰ্ছ। চাউথ ইণ্ডিয়াত 10 মিলিয়ন কেজি ডাউন হৈছে। অসমৰ টি এক্সপৰ্ট 40 মিলিয়ন কেজি বাঢ়িছে। এই বছৰ অসমত টিৰ প্ৰডাকশ্যন 50 মিলিয়ন কেজি ইম্প্ৰুভ হৈছে আৰু তাৰ 40 মিলিয়ন কেজি এক্সপৰ্ট হৈছে, 10 মিলিয়ন কেজি আমাৰ ডমেষ্টিক কনজামশ্যন হৈছে। আৰু এই যিটো টিৰ প্ৰডাকশ্যন বাঢ়িছে তাৰ 50% অৰ্থডক্স টি। আৰু এইবাৰ আমাৰ টোটেল চাহৰ বিক্ৰী 19 মিলিয়ন কেজি বাঢ়িছে আৰু গুৱাহাটী অকশ্যনত অৰ্থডক্স টিৰ চেল 100% ইনক্ৰিজ হৈছে। মই নিশ্চিত যে অসমৰ চাহৰ সেই গোল্ডেন ইৰা উইল কাম বেক নাও।
অসমৰ চাহক বিশ্বৰ বজাৰৰ শীৰ্ষস্থানত ৰখাৰ বাবে ৰাজ্য চৰকাৰে সংকল্প লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 5 বছৰত তেওঁৰ অনুৰোধ মৰ্মে চাহ শ্ৰমিকৰ মজুৰি দুবাৰ বৃদ্ধি কৰা হৈছে। পুনৰ তেওঁলোকৰ মজুৰি বৃদ্ধিৰ বাবে চাহ উৎপাদন সংঘৰ নেতৃত্বক আহ্বান জনোৱাৰ বিষয়েও তেওঁ উল্লেখ কৰে। চলিত মাহৰ শেষ ভাগত পুনৰ তেওঁ সংঘৰ নেতৃত্বৰ সৈতে এই বিষয়ত বৈঠকত মিলিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। বিৰোধী ঐক্য মঞ্চ গঠনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে কালি প্ৰাক্তন সভাপতি ভূপেন বৰাক দায়িত্ব অৰ্পণ কৰে। দায়িত্ব লাভ কৰাৰ পাছতে শ্ৰীবৰাই শিৱসাগৰৰ বিধায়ক আৰু বিৰোধী নেতা অখিল গগৈৰ সৈতে বৈঠকৰ দিন নিৰ্ধাৰণ কৰে। কাইলৈ দুয়োজন বিৰোধী নেতাই গুৱাহাটীত এখন বৈঠকত মিলিত হ'ব। এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আসন ভাগ বটোৱাৰ বিষয়টো আলোচনা কৰা হ'ব বুলি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জানিব পৰা গৈছে। বড়োলেণ্ডতো বিপিএফৰ সদস্যসকলৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দলটোৱে বিভিন্ন স্তৰত সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ বৈঠক আৰু সাধাৰণ সভাৰ আয়োজন কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে প্ৰাৰ্থিত্ব সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি দলটোৰ নেতৃত্বই জানিবলৈ দিছে।
অসমৰ ধৰাত উন্নয়নৰ গংগা বোৱাই এই 14 ফেব্ৰুৱাৰীত ইতিহাস সৃষ্টি কৰি ডিব্ৰুগড়ৰ মৰাণ বাইপাছত উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰক দেশৰ বাবে উৎসৰ্গিত কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। একেটা দিনতে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগ কৰা নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতু, আমিনগাঁৱত উন্মোচন কৰিব উত্তৰ পূব ক্ষেত্ৰৰ ৰাষ্ট্ৰীয় ডেটা কেন্দ্ৰ, লগতে IIMৰ গুৱাহাটী কেম্পাছ আৰু 100খন ইলেক্ট্ৰিক বাছ। আহক, অসমৰ বিকাশৰ এই সোণোৱালী যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত।
মাজুলী বিধানসভা সমষ্টিত আজি কেইবাটাও প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,952 সদস্যাক 10,000 টকাকৈ বীজ মূলধন বিতৰণ কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী যোগেন মহন আৰু মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত থাকিব। জিলাখনৰ গড়মূৰৰ মানিকা পথাৰত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মাজুলী যোৰহাট সংযোগী দলঙৰ অৱশিষ্ট নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। 1,019 কোটি টকা ব্যয়েৰে এই নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব। তেওঁ 382 কোটি টকা ব্যয় সাপেক্ষ মাজুলী যোৰহাট দলং সংযোগী 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰিব। অসমমালাৰ অধীনত 695 কোটি টকা ব্যয়েৰে নিৰ্মিত 4-লেনযুক্ত 2খন পকী দলং আৰু বালিচাপৰি বঙালমৰা সংযোগী পথো তেওঁ মুকলি কৰিব। তদুপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন আৰু ছাত্ৰীনিবাস, চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, সংহত জিলা আয়ুক্তৰ কাৰ্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়, দক্ষিণপাট সত্ৰ সংগ্ৰহালয় আৰু জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব। 2,218 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহ নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে আত্মসহায়ক গোটৰ 31,952 সদস্যাক 10,000 টকাকৈ প্ৰদান কৰিব। মাজুলীত আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত এই কাৰ্যসূচীসমূহ সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা বিকাশ শইকীয়া।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত মাজুলীত আজি জিলাখনৰ 31,952 মহিলা গোটৰ সদস্যাক আনুষ্ঠানিকভাৱে চেক বিতৰণৰ লগতে উদ্বোধন কৰিব নতুনকৈ নিৰ্মাণ কৰা সংহত জিলা আয়ুক্ত কাৰ্যালয়, আটক ধুনীয়াকৈ নিৰ্মাণ কৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় নতুন আৰু মূল স্থায়ী চৌহদ, চেলেক ধুনাগুৰি ঘাটৰ লোহিত সুঁতিৰ ওপৰৰ পকী দলং। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা নিৰ্মাণৰ কাম বন্ধ হৈ থকা মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট মাজুলী দলঙৰ পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভণিৰ লগতে দলং সংযোগী ঘাইপথৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ লগত জিলাখনৰ অভিভাৱক মন্ত্ৰী যোগেন মোহনে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত 36 সংখ্যক বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী তথা প্ৰতিযোগিতা আৰু মহিলা কৃষক উদ্যমী মহোৎসৱৰ আজি সামৰণি পৰিব। অসম কৃষি বিশ্ববিদ্যালয়ৰ সামূহিক বিজ্ঞান মহাবিদ্যালয়ত চলি থকা সৰ্বভাৰতীয় সমন্বিত কৃষিজীৱী মহিলা গৱেষণা প্ৰকল্পৰ অধীনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কালি বিশ্ববিদ্যালয়খনৰ ভলীবল কোৰ্টৰ খেলপথাৰত আয়োজিত বাৰ্ষিক উদ্যান শস্য প্ৰদৰ্শনী কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই মুকলি কৰে। এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত শাক পাচলি, ফল মূল, ফুল, মছলাজাতীয় শস্য, কাঠফুলা, সুগন্ধি উদ্ভিদ আৰু বিভিন্ন খাদ্য সামগ্ৰী উপলব্ধ হৈছে। ৰাষ্ট্ৰসংঘই চলিত বৰ্ষটো মহিলা কৃষকৰ বৰ্ষ হিচাপে কৰা ঘোষণা মৰ্মে মহিলা কৃষক মহোৎসৱৰ কাৰ্যসূচী হাতত লোৱা হৈছে। কৃষিকাৰ্যৰ সৈতে জড়িত মহিলাসকলৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ভূমিকা সম্পৰ্কে সজাগ কৰাৰ লগতে লিংগ বৈষম্য দূৰীকৰণ আৰু সমবিকাশৰ লক্ষ্যৰে কাৰ্যসূচী লোৱা হৈছে বুলি সামূহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু যোগাযোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী অধ্যাপক ড০ ময়ূৰী বৰাই প্ৰকাশ কৰে।
এই যিটো আমি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, এইটো মহিলা কৃষকৰ কাৰণে হয়। আমাৰ ৰাষ্ট্ৰসংঘই এই যিটো 2026 বৰ্ষ, এই 26 বৰ্ষটো মহিলা কৃষক বৰ্ষ হিচাপে উৎসৰ্গিত কৰিছে আৰু সেই মহিলা কৃষক বৰ্ষৰ লগত সংগতি ৰাখি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ যিটো এটা প্ৰকল্প চলি আছে কৃষিৰতা মহিলাৰ কাৰণে, প্ৰকল্পটোৰ নাম হৈছে সৰ্বভাৰতীয় সমন্বিত কৃষিৰতা মহিলা গৱেষণা প্ৰকল্প। সেই প্ৰকল্পটোৰ অধীনত আমি এই যিটো মহিলা কৃষক মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। 10, 11, আৰু 12 ফেব্ৰুৱাৰী তাৰিখে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যে আমাৰ মহিলা কৃষকসকলৰ খেতিৰ ক্ষেত্ৰত হওক, ঘৰৰ ক্ষেত্ৰত হওক বা ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত হওক, যিখিনি তেওঁলোকৰ অৱদান থাকে সেই অৱদানখিনি তেওঁলোকৰ যথেষ্ট পৰিমাণে আছে, কিন্তু সেইখিনি অৱদান আমি সমাজখনে স্বীকৃতি দিয়া নাই, তেখেতসকলৰ কামৰ মৰ্যাদাটো তেখেতসকলে পোৱা নাই।
ICC T20 ক্ৰিকেট বিশ্বকাপত কালি নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চি পৰ্যায়ৰ এখন খেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক 30 ৰাণত পৰাস্ত কৰে। ইপিনে কলম্বোত অনুষ্ঠিত গ্ৰুপ বি পৰ্যায়ৰ দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই আয়াৰলেণ্ডক 67 ৰাণত পৰাস্ত কৰে আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত দক্ষিণ আফ্ৰিকাই আফগানিস্তানক পৰাস্ত কৰে। আজি নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত ভাৰত নামিবিয়াৰ বিৰুদ্ধে খেলিব। বালাগোল্লাৰ ঘৰুৱা খেলপথাৰত শ্ৰীলংকাই দিনৰ 11 বজাত ওমানৰ বিৰুদ্ধে আৰু মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3 বজাত নেপাল ইটালীৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতখনৰ প্ৰথম বিশ্বৰ মুখ্য বাতৰিত চকু ফুৰাওঁ মঞ্জি গগৈৰ সৈতে।
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে উজনি অসমৰ মৰাণত ভাৰতীয় বায়ুসেনাৰ ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। জৰুৰীকালীন বিমান অৱতৰণ ক্ষমতাযুক্ত মৰাণৰ ৰাজপথত শনিবাৰে বায়ুসেনাৰ বিশেষ বিমানেৰে প্ৰধানমন্ত্ৰীগৰাকী অৱতৰণ কৰিব। ৰাফেল, সুখৰ দৰে যুদ্ধ বিমানে ৰাষ্ট্ৰীয় ঘাইপথ চোৱাত উৰণ অৱতৰণৰ অনুশীলন অব্যাহত ৰাখিছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত এই বাতৰিটোৱে শিৰোনাম দখল কৰিছে। দৈনিক অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম হৈছে মৰাণৰ ৰাজপথত যুদ্ধকালীন প্ৰস্তুতি, 14 ফেব্ৰুৱাৰীত বিশেষ বিমানেৰে নামিব প্ৰধানমন্ত্ৰী। একেদিনে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নতুন সেতুখনৰো শুভাৰম্ভ কৰিব। দি আছাম ট্ৰিবিউন নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছে বিশাল দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে। অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহীৰ লুণ্ঠনৰ ভয়াৱহ তথ্য ফাদিল কংগ্ৰেছৰ, তুলিৰামে সুৰাতেই উৰুৱালে উন্নয়নৰ 116 কোটি টকা। আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষৰ মিত্ৰতা চূড়ান্ত কৰিবলৈ দলৰ শীৰ্ষ নেতৃত্বই প্ৰাক্তন সভাপতি ভূপেন বৰাক বিশেষ দায়িত্ব প্ৰদান কৰা বাতৰিটোৱে অন্যান্য কাকতৰ লগতে অসমীয়া খবৰ কাকততো শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত কালি দ্বিতীয়বাৰৰ বাবে গৰিমা শইকীয়া গাৰ্গে সৌমিত্ৰ শইকীয়া ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান কৰে। দৈনিক অগ্ৰদূত কাকতে এই বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
ধন্যবাদ মঞ্জিত। বতৰৰ বতৰা স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে মৰাণত ভাৰতীয় বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণ। 2025-26 উৎপাদন বৰ্ষত ৰাজ্যৰ অভিলেখ সংখ্যক 40,000 মেট্ৰিক টন চাহ বিদেশলৈ ৰপ্তানি। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকা ওমানৰ, নেপাল ইটালীৰ আৰু ভাৰত নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। আজিৰ পুৱা আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।